এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। 1975 চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ 50 বছৰ পূৰ্ণ হোৱা দিনটো আজি দেশত সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি সমগ্ৰ দেশতে ৰাজনৈতিক দলৰ নেতা, কৰ্মী, সাংবাদিক, শ্ৰমিক সংগঠনৰ নেতাকে ধৰি প্ৰায় 1.5 লাখ লোকক কাৰাৰুদ্ধ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা বিলুপ্ত কৰিছিল। ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকে ধৰি ভালেমান সংগঠনে আজি অসমতো সংবিধান হত্যা দিৱসৰ আয়োজন কৰিছে। এই দিৱসত দেশৰ সাংবিধানিক পৰম্পৰা আৰু বাক স্বাধীনতা যাতে কোনোপধ্যেই খৰ্ব নহয় সেই ক্ষেত্ৰত কাম কৰি যাবলৈ সকলো সংকল্পবদ্ধ হয়। দেশৰ আন অংশৰ লগতে অসমতো আজি সংবিধান হত্যা দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই দিৱসত অংশ লৈ জৰুৰীকালীন অৱস্থাৰ 50 বছৰ পাছতো কংগ্ৰেছৰ এই ধৰণৰ মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই আৰু সময়ে সময়ে এই মানসিকতা পৰিলক্ষিত হৈ আহিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ কোলা অধ্যায় জনসাধাৰণে পাহৰা উচিত নহয় আৰু ভৱিষ্যতে যাতে ইয়াৰ পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ বাবে সচেতন হোৱা উচিত। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এসময়ত সংবিধান হত্যা কৰা পৰিয়ালে আজি সংবিধান ৰক্ষাৰ কথা কবলৈ লৈছে। কংগ্ৰেছে এতিয়ালৈকে জৰুৰীকালীন অৱস্থাৰ বাবে ক্ষমা খোজা নাই বুলিও তেওঁ মন্তব্য কৰে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কাইলৈ পুৱা সামৰণি পৰিব। পুৱা 3:27 অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱী স্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। মা কামাখ্যাৰ দৰ্শনৰ বাবে দেশী বিদেশী ভক্তই অপেক্ষা কৰি আছে। কামাখ্যা ধামত আজি চতুৰ্থ দিনাও ভক্তৰ উখল মাখল পৰিৱেশ অব্যাহত আছে। নীলাচলৰ বুকুলৈ ভক্ত দৰ্শনাৰ্থীৰ সোঁত অব্যাহত আছে। উৎকট গৰমকো নেওচি ভক্তই পুৱা 5 বজাৰ পৰাই কামাখ্যা ধামলৈ বুলি ঢাপলি মেলিছে। সাধু, সন্ন্যাসী আৰু দেশী বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিৰস্থলীত আধ্যামিক পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰৰ ভটীয়াপাৰত থকা 147 নম্বৰ তৈলখাদত ONGCৰ গেছ নিৰ্গমনৰ ঘটনাৰ 14 দিনৰ পাছতো অঞ্চলটোৰ 750 গৰাকী ব্যক্তি এতিয়াও আশ্ৰয় শিবিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। অধিকাংশ পৰিয়ালেই নিজৰ ঘৰলৈ ঘূৰি গৈছে যদিও অঞ্চলটোত জুই জ্বলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থকাৰ কাৰণে প্ৰশাসনে তেওঁলোকৰ খাদ্যৰ ব্যৱস্থা কৰিছে। অৱশ্যে ঘটনাস্থলীৰ নিচেই সমীপৰ 8টা পৰিয়াল এতিয়াও আশ্ৰয় শিবিৰতে আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ONGCয়ে আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত কূপ নিয়ন্ত্ৰণ অভিযানত কৌশলগত অগ্ৰগতি লাভ কৰিছে। বিশেষজ্ঞসকলে 80 মিটাৰ দৈৰ্ঘ্যৰ বুম সম্পন্ন 200 টনৰ ক্ৰেন এখন স্থাপন কৰিবলৈ সমৰ্থ হৈছে। কূপ কেপিং অৰ্থাৎ তৈলখাতটো স্থায়ীভাৱে বন্ধ কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে বিবেচিত হৈছে। তৈলখাতটোত হোৱা গেছ নিৰ্গমন অহা 2 এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মাজুলীৰ অফলামুখ নিমাতী ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পুৱা 3খন ফেৰী অফলামুখ ঘাটৰ পৰা নিমাতীলৈ গৈছিল যদিও 10 বজাৰ পাছৰ পৰা সকলো ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। অৱশ্যে নিমাতী কমলাবাৰী ঘাটৰ ফেৰী সেৱা অব্যাহত আছে। ধেমাজি জিলাৰ আৰক্ষী বিভাগৰ সৌজন্যত জিলাখনত সমাজত বাল্য বিবাহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই সভাত সামাজিক ব্যাধিস্বৰূপ বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া, শিশু সুৰক্ষা বিষয়া প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত স্থানীয় দল সংগঠনৰ কৰ্মী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। গোলাঘাট জিলাৰ মৰঙী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত আজি অংগনবাড়ী কৰ্মীসকলৰ মাজত মোবাইল ফোন বিতৰণ কৰা হয়। এই কাৰ্যসূচীত খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে উন্নয়ন প্ৰকল্পটোৰ বিষয়া কৰ্মীসকলে অংশগ্ৰহণ কৰে। ডিজিটেল ব্যৱস্থাৰ সৈতে ফেৰ মাৰি অংগনবাড়ী কৰ্মীসকলক নিজৰ কাম নিয়াৰিকৈ সম্পাদন কৰা কাৰ্যত সহায়ক হোৱা উদ্দেশ্যে এই ফোনসমূহ বিতৰণ কৰা হয়। সন্ধিয়াৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45